উপদেশক সাত অধ্যায় জ্ঞানৰ কথা। সুগন্ধি মূল্যবান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল, ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল, কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব। জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত। হাঁহিতকৈ দুখ ভোগ ভাল, কাৰণ মুখৰ বিষণ্নতাৰ দ্বাৰাই হৃদয়ক আনন্দিত কৰা হয়। জ্ঞানবানৰ হৃদয় শোকৰ ঘৰত থাকে, কিন্তু অজ্ঞানী লোকৰ হৃদয় কেৱল আমোদ প্ৰমোদৰ ঘৰত থাকে। অজ্ঞানীৰ প্ৰশংসাৰ গান শুনাতকৈ জ্ঞানবানৰ তিৰস্কাৰ শুনাই ভাল। কেৰাহীৰ তলত জ্বলন্ত কাঁইট খৰিৰ ফুটফুটনি যেনেকুৱা, মূৰ্খৰ হাঁহিও ঠিক তেনেকুৱা, ইউ অসাৰ। অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোকস্বৰূপেই মূৰ্খ হৈ যায়। ভেটিয়ে বিবেচনা শক্তি নষ্ট কৰে। কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈৰ্যশীল আত্মা ভাল। তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা, কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে। বৰ্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল এনে কথা নুসুধিবা, কিয়নো এই প্ৰশ্ন কৰা প্ৰজ্ঞাৰ কাম নহয়। পৈতৃক ধন সম্পত্তি পোৱাৰ দৰে প্ৰজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল, কিয়নো ধনৰ দ্বাৰে প্ৰজ্ঞায়ো নিৰাপত্তা দান কৰে। কিন্তু জ্ঞানৰ সুবিধা হৈছে এইয়ে যে জ্ঞানবানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে। ঈশ্বৰৰ কাৰ্যবোৰ ভাবি চোৱা, কিয়নো তেওঁ যিহক বেকা কৰিছে তাক কোনে পুনাব পাৰে। সুখৰ দিনত সুখী হোৱা, কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা। ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে তেনেকৈ দুখকো ওচৰা ওচৰিকৈ ৰাখিছে। সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে। জীৱনৰ ৰহস্য। মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ। কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়, আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে। নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা, বা নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা, কিয়নো তুমি নিজকে ধ্বংস কৰিবা। অতিশয় দুষ্ট নহবা আৰু অজ্ঞানীও নহবা, কিয়নো তুমি সময়ৰ আগেৰে মৰিবা। এই জ্ঞানৰ কথা তুমি ধৰি ৰাখা ভাল, এটাকো হাতৰ পৰা যাবলৈ নিদিবা। যি লোকে ঈশ্বৰক ভয় কৰে তেওঁ সকলো কঠিনতাত কৃতকাৰ্য হ'ব। দহজন শাসনকৰ্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্ৰজ্ঞাই এজন জ্ঞানবানক তাতকৈ অধিক পৰিমাণে শক্তিশালী কৰে। পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই যিজনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে। মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক হাও দিয়াহে শুনিবা, কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে তুমি নিজেও আনক অনেকবাৰ সেইদৰে হাও দিছা। এই সকলো প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই কলো, মই জ্ঞানবান হ'ম, কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল। প্ৰজ্ঞা লাভ মোৰ পৰা অতি দূৰৈত, আৰু ই অতি গভীৰ, কোনে তাক পাব পাৰে। সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ। লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূৰ্খতা, আৰু মূৰ্খতাই হৈছে বিচাৰ বুদ্ধিহীনতা। মই দেখিলোঁ মৃত্যুতকৈও তিতা হৈছে স্ত্ৰী, যাৰ হৃদয় ফান আৰু জালেৰে পৰিপূৰ্ণ আৰু হাত দুখন শিকলি স্বৰূপ। যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে তেওঁ তাইৰ হাতৰ পৰা হাৰিব, কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব। উপদেশকে কৈছে, চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ তাক বিবেচনা কৰা। সকলো কথাৰ অন্তৰালত যি হাড় আছে তাক উলিয়াবলৈ মই এটা পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাৰিলোঁ। মোৰ প্ৰাণে যি বিচাৰিছে তাক মই এতিয়াও পোৱা নাই। হাজাৰজনৰ মাজত এজনেহে সৎপুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্ৰীকো সৎ দেখা নাপালোঁ। কেৱল ইয়াকেহে মই জানিব পাৰিলোঁ যে ঈশ্বৰে মানুহক সৰল কৰি সৰ্জন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাতে গ'ল।